বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে মনজিৎ গগৈ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হ'ব। পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ উল ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। অসম চৰকাৰে ডিব্ৰুগড় জিলাত আজিৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ উল ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীৰ জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে পবিত্ৰ ৰমজান মাহৰ উপবাস আৰু প্ৰাৰ্থনাৰ অন্তত ঈদ পালন কৰা হয়। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰে। এই উৎসৱে জনসাধাৰণৰ মাজলৈ শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই অনাৰ লগতে ইতিবাচক দিশত আগুৱাই লৈ যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে ঈদ উৎসৱে সাংস্কৃতিক বৈচিত্ৰ প্ৰতিফলিত কৰাৰ লগতে একতাৰ মনোভাৱ জগাই তোলে। তেওঁ আশা প্ৰকাশ কৰে যে এই উৎসৱে জনসাধাৰণক এনে কিছুমান মূল্যবোধৰ প্ৰতি অনুপ্ৰেৰিত কৰিব যে যিয়ে এখন শক্তিশালী আৰু সমৃদ্ধ দেশ নিৰ্মাণত সহায়ক হ'ব। অসম চৰকাৰে ডিব্ৰুগড় জিলাত 2025 চনৰ 31 মাৰ্চ অৰ্থাৎ আজিৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এখন জাননীযোগে জনাইছে যে আইন শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা ডিব্ৰুগড় জিলাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958ৰ অধীনত অশান্ত এলেকা হিচাপে বিবেচিত কৰা নহয়। অৱশ্যে ৰাজ্য চৰকাৰে তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক আস্পাৰ অধীনত অশান্ত এলেকা হিচাপে অতিৰিক্ত ছমাহৰ বাবে বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিশ্ব স্বাস্থ্য সংস্থাই ম্যানমাৰৰ ভূমিকম্পক এক বৃহৎ দুৰ্যোগ বুলি আখ্যা দিয়াৰ লগতে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ 8 মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে। সংস্থাটোৱে জনোৱা অনুসৰি দেশখনত শৈল্য চিকিৎসাৰ সীমিত সামৰ্থ্যৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। ভূমিকম্পৰ পাছত দেশখনত নানা ধৰণৰ বেমাৰ বৃদ্ধি পাব বুলিও সংস্থাটোৱে শংকা প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা শুকুৰবাৰে মাণ্ডালাই চহৰত 7.7 প্ৰাবল্য আৰু 6.7 প্ৰাবল্যৰ ওপৰা ওপৰিকৈ অহা দুটাকৈ ভূমিকম্পই দেশখন জোকাৰি গৈছে। এই ভূমিকম্পত ম্যানমাৰত 1,700তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে চুবুৰীয়া থাইলেণ্ডত কমেও 18 লোক মৃত্যুমুখত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উধামপুৰ শ্ৰীনগৰ বাৰামুল্লা ৰেল সংযোজনৰ 272 কিলোমিটাৰ সম্পূৰ্ণ হোৱা ৰেলপথেৰে অহা 19 এপ্ৰিলত কাশ্মীৰৰ পৰা কাট্ৰালৈ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কালি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অহা 19 এপ্ৰিলত উধামপুৰত উপস্থিত হ'ব। তেওঁ বিশ্বৰ আটাইতকৈ উচ্চ স্থানত থকা ৰেল দলঙৰ পৰিদৰ্শন কৰাৰ লগতে মুকলিও কৰিব। ইয়াৰ পাছতে তেওঁ পতাকা জোকাৰি কাট্ৰাৰ পৰা বন্দে ভাৰত ৰেলৰ শুভাৰম্ভ কৰিব। এই ৰেল সেৱাই প্ৰথম অৱস্থাত কাট্ৰাৰ পৰা জম্মু ষ্টেচনলৈ যাত্ৰা সামৰি ল'ব। জম্মুৰ বহু প্ৰতীক্ষিত এই ৰেল প্ৰকল্প 1997 চনত আৰম্ভ কৰা হৈছিল যদিও প্ৰতিকূল পৰিৱেশৰ বাবে প্ৰকল্পৰ কাম সম্পাদনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই প্ৰকল্পই 38টা সুৰংগ, 927খন দলং আৰু আইফেল টাৱাৰতকৈ উচ্চত অৱস্থিত 1,315 মিটাৰ দৈৰ্ঘৰ চেনাব দলঙক সামৰি লৈছে। ৰেল বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি এই ৰেল যাত্ৰাই জম্মু আৰু শ্ৰীনগৰক সামৰি লোৱাৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মনজিৎ গগৈৰ পৰা।
ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব। 12 দিনীয়া এই অনুশীলনৰ অহা 11 এপ্ৰিলত অন্ত পৰিব। ভাৰতীয় বায়ুসেনাৰ দলত Sukhoi-30, IL-78 আৰু C-17 বিমান আছে। এই অনুশীলনৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ ক্ষমতা শক্তিশালী হ'ব আৰু অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধি পাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত পোষণ অভিযানৰ জৰিয়তে পুষ্টিহীনতা নিৰ্মূল সন্দৰ্ভত নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু শৈল্য চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজয় বাৰ্মা আৰু পৰিপুষ্টিৰ বিশেষজ্ঞ ডাঃ ৰিচা জয়ছোৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি গৰ্ভৱতী মহিলা তথা শিশুৰ পুষ্টিহীনতা কিদৰে চিনাক্ত আৰু পৰিপুষ্টি নিয়ন্ত্ৰণ কৰিব পাৰি এই সন্দৰ্ভত সমল ব্যক্তিসকলক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপযোগে 9289904044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত #AskAirৰ জৰিয়তেও প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 176 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ অধিনায়ক ঋতুৰাজ গায়কোৱাডে সৰ্বাধিক 63 ৰাণ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ ৱানিন্দু হাছাৰংগাই 4টা উইকেট লোৱাৰ লগতে জোফ্ৰা আৰ্চাৰ আৰু সন্দীপ শৰ্মাই 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জিকি চেন্নাই ছুপাৰ কিংছে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ 10টা 4 আৰু 5টা 6 কোবাই 37টা বলত 81 ৰাণ কৰা নীতিশ ৰাণাক প্লেয়াৰ অব দ্য মেটচ সন্মান প্ৰদান কৰা হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ খলিল আহমেদ, নূৰ আহমদ আৰু মাথিছা পাথিৰাণাই 2টাকৈ উইকেট দখল কৰে। ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই 1টাকৈ উইকেট দখল কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আন এখন খেলত কালি দিল্লী কেপিটেলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটৰ বিনিময়ত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 18 অভাৰ আৰু 4টা বলত 163 ৰাণ সংগ্ৰহ কৰি 164 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 3টা উইকেট হেৰুৱাই 16 অভাৰত 166 ৰাণ সংগ্ৰহ কৰি বিজয় লক্ষ্য অতিক্ৰম কৰে। আজি মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত কালি জৰ্ডানৰ আম্মানত অলিম্পিক খেলুৱৈ দীপক পুনিয়া আৰু উদিতে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ ফ্ৰী ষ্টাইল 92 কেজি ওজন শাখাত দীপক পুনিয়াই ৰূপৰ পদক জয়লাভ কৰে। একেদৰে উদিতে 61 কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰে। 125 কেজি শাখাত তুৰ্কমেনিস্তানৰ জিয়ামুহামেদ ছাপাৰভক পৰাস্ত কৰি দিনেশে ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত ভাৰতে 1টা স্বৰ্ণ, 3টা ৰূপ আৰু 6টা ব্ৰঞ্জসহ মুঠ 10টা পদক লাভ কৰে। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত কালি শিলচৰত জামছেদপুৰ ফুটবল ক্লাবে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক 2-0 গলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। জামছেদপুৰ ফুটবল ক্লাবে শেষৰ 4খন খেলত মোহনবাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। আনহাতে প্ৰতিযোগিতাত হাইলেণ্ডাৰ্ছৰ অভিযান সামৰণি পৰিছে। জামছেদপুৰ ফুটবল ক্লাবে ISL এইবাৰৰ সংস্কৰণত এতিয়ালৈকে 5খন খেলত জয়লাভ কৰিছে। আনহাতে নৰ্থ ইষ্ট ইউনাইটেড FC প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেহৰাণে ৱাশ্বিংটনৰ সৈতে পাৰমাণৱিক চুক্তি সম্পন্ন নকৰিলে ইৰাণক বোমা আক্ৰমণ আৰু অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা টেলিফোনিক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে 2017-2021 চনৰ প্ৰথমটো কাৰ্যকালত ট্ৰাম্পে ইৰাণ আৰু বিশ্ব শক্তিসমূহৰ মাজত হোৱা চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল, য'ত নিষেধাজ্ঞাৰ সকাহৰ বিনিময়ত তেহৰাণৰ বিতৰ্কিত পাৰমাণৱিক কাৰ্যকলাপৰ ওপৰত কঠোৰ সীমাবদ্ধতা আৰোপ কৰা হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হ'ব। পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতেই ঈদ উল ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। অসম চৰকাৰে ডিব্ৰুগড় জিলাত আজিৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে আৰু আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।